এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। সমগ্ৰ ৰাজ্যতে কাইলৈ ব্যাপক উৎসাহ উদ্দীপনাৰে ভোগৰ উৎসৱ ভোগালী বিহু পালন কৰা হ'ব। উৰুকাৰ নিশা প্ৰীতিভোজ ভাতৰ পাছত কাইলৈ পুৱা ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি আশীষ ল'ব। ইয়াৰ পাছত অসমীয়া সমাজৰ পৰম্পৰা অনুসৰি জ্যেষ্ঠজনক সেৱা কৰাৰ লগতে কনিষ্ঠজনে আশীৰ্বাদ ল'ব। ভোগালী বিহু উদযাপনৰ লগত সংগতি ৰাখি নামঘৰ আৰু সত্ৰসমূহতো নাম প্ৰসংগ কৰা হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালী বিহু উপলক্ষে কাইলৈ কণী যুঁজৰ লগতে কণ কণ ল'ৰা ছোৱালী, মহিলা আৰু বয়োজ্যেষ্ঠসকলৰ মাজত বিভিন্ন খেল ধেমালিৰ আয়োজনৰ বাতৰি আমালৈ আহিছে। ভোগালী বিহু উপলক্ষে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যপালগৰাকীয়ে এটা বাৰ্তাত ভোগালী বিহুক অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অমূল্য সম্পদ বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ভোগালী বিহু কৃষকৰ সমৃদ্ধিৰ প্ৰকাশ বুলি অভিহিত কৰে। তেওঁ কয় যে ভোগালী মানেই মিলা প্ৰীতিৰে একেলগে এসাঁজ খাই আত্মীয়তাক উদযাপন কৰাৰ নাম। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ প্ৰতি সন্মান জনাই হাজৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কৰ্তৃপক্ষই পৰম্পৰাগত বুলবুলি চৰাইৰ যুঁজ খেল বাতিল কৰাৰ সিদ্ধান্ত লৈছে। পৰম্পৰা অনুসৰি মাঘৰ দোমাহীত মন্দিৰৰ বাকৰিত এই খেল অনুষ্ঠিত কৰা হয়। উচ্চতম ন্যায়ালয়ে 2015 চনত এই খেল অনুষ্ঠিত কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল। সৰ্বোচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশৰ প্ৰতি লক্ষ্য ৰাখি খেল পৰিচালনা সমিতিয়ে বুলবুলি চৰাইৰ যুঁজ খেল বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত পৰিচালনা সমিতিৰ এগৰাকী সদস্যই এইদৰে কয়।
15 চনত তেনেকৈ কি ধৰণে কিবা ইনজাংচন হ'ল কোৰ্টৰ পৰা আমি নাজানো। কৈছিল যে মহামান্য আদালতে কৈছিল যে সেইটো খেল বন্ধ কৰিবলৈ। আমি শুনামতে এতিয়া ক্ৰুৱেলটি এনিমেলছ এক্ট যিটো আছে 1972 যেটা হৈছিলে সেইমতে এইটো বন্ধ হৈছে বুলি কৈছিলে। কিন্তু মই জনাত এই এনিমেল ট্ৰেছপাছ এক্ট যিখন আছে সেইখন এজ ইট ইজ আছে। কেৱল সৰু এটা এমেণ্ডমেণ্ট কিবা হৈছিলে, সেই এমেণ্ডমেণ্ট মতে এইখন কোৰ্টত এটা আৰ্জি দিছিলে। ইণ্টাৰেষ্টেড যিসকল আছে তেওঁলোক প্ৰকৃতি প্ৰেমী আৰু সেইমতে কোৰ্টে ইনজাংচন দি বন্ধ কৰিছিলে আৰু বন্ধ কৰাৰ পিছত আমি কোৰ্টৰ অৰ্ডাৰ মানিছোঁ।
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ৰাজ্য চৰকাৰৰ বিশেষ অধিবক্তা দল নিযুক্তিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। কেবিনেটৰ অনুমোদন মৰ্মে ৰাজ্যপালগৰাকীয়ে 5 গৰাকী অধিবক্তাক আজি বিশেষ ওকালতি দায়িত্ব অৰ্পণ কৰে। কিংবদন্তী শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ওকালতি কৰাৰ বাবে জিয়াউল কামাৰক বিশেষ লোক ফৰিয়াদী হিচাপে নিযুক্তিত অনুমোদন দিয়া হৈছে। একেদৰে তেওঁক সহায় কৰাৰ বাবে অতিৰিক্ত লোক ফৰিয়াদী হিচাপে ব্ৰজন মোহন চৌধুৰী, সহকাৰী বিশেষ লোক ফৰিয়াদী হিচাপে কিশোৰ দত্ত, প্ৰাঞ্জল দত্ত আৰু বিকাশ জামাৰৰ নিযুক্তিত অনুমোদন দিয়া হৈছে। বিশ্ব ঐতিহ্যক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলৰ প্ৰথম প্ৰৱেশদ্বাৰৰ প্ৰাংগণত অহা 23 জানুৱাৰীৰ পৰা 9-দিনীয়া কাৰ্যসূচীৰে মানা মহোৎসৱ অনুষ্ঠিত হ'ব। মানা মহোৎসৱ উদযাপন সমিতিৰ সভাপতি সুভাষ তিৰ্কীয়ে আজি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মহোৎসৱৰ দায়িত্ব স্থাপন কৰে। মানস ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকসকলৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ প্ৰতিবছৰে এই মহোৎসৱৰ আয়োজন কৰা হয়। এই মহোৎসৱত উদ্যানখনৰ দাঁতিকাষৰীয়া বিভিন্ন জাতি জনগোষ্ঠী, কৃষ্টি, সংস্কৃতি, খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। ৰাজ্যত বিগত 10 বছৰত মাধ্যমিক বিদ্যালয় আধাৰতে এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 42% হ্ৰাস পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে অভিজ্ঞতা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ শিক্ষানীতিৰ বাবে এয়া বৃহৎ জয় যদিও আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা সম্পূৰ্ণৰূপে নাইকিয়া নোহোৱালৈকে ৰাজ্য চৰকাৰ ক্ষান্ত নহয়। 2026 বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফি আজি প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ অনা হৈছে। ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ উদ্যোগত লোক কৃষ্টি সংস্কৃতিৰে ফুটবল বিশ্বকাপত ট্ৰফিক আদৰণি জনোৱা হয়। পুৱাৰ ভাগত বিমানবন্দৰৰ পৰা ট্ৰফি সৰুসজা ষ্টেডিয়ামলৈ আৰু বিয়লি ভাগত বৰ্ষাপাৰাস্থিত ACA ষ্টেডিয়ামলৈ নিয়া হয়। ট্ৰফি মুকলি কাৰ্যসূচীত প্ৰাক্তন বিশ্বকাপ বিজয়ী তথা ফিফাৰ প্ৰতিনিধি গিলবাৰ্টো আপাৰেচিডো দা চিলভা উপস্থিত থাকে। বিশ্বকাপ ফুটবল ট্ৰফিৰ আগমন উপলক্ষে এটি সংগীত অনুষ্ঠানৰো আয়োজন কৰা হয়। এই অনুষ্ঠানত ঋতু ৰিবা, শংকুৰাজ, অনুভৱ জৈন, অনুষ্কা মাস্কিয়ে অংশগ্ৰহণ কৰে। ৰাজ্য চৰকাৰে ট্ৰফি চোৱাৰ বাবে বিনামূলীয়াকৈ 8-10 হাজাৰ অনুমতি পত্ৰৰ ব্যৱস্থা কৰিছে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 3খনীয়া দিনে ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল কাইলৈ ৰাজকোটৰ নিৰঞ্জন শাহ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 1:30 বজাত আৰম্ভ হ'ব। ভাৰত দেওবাৰে বদোদৰাত অনুষ্ঠিত প্ৰথমখন খেলত 4 উইকেটত জয়লাভ কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।